আজিৰ প্ৰধান বাতৰিসমূহ হ'ল ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা প্ৰভু জগন্নাথ বলভদ্ৰ দেৱী সুভদ্ৰ আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰ পৰা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত 5 জন সন্ত্ৰাসবাদী নিহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। অসমৰ সাম্প্ৰতিক বানত বিগত 24 ঘণ্টাত 6 জনে প্ৰাণ হেৰুওৱাৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 8 বৃদ্ধি পাইছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ চলিত 5খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেল আজি বিয়লি 6 বজাত জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত হ'ব। ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা প্ৰভু জগন্নাথ বলভদ্ৰ দেৱী সুভদ্ৰ আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আজি সন্ধিয়া 5 বজাত ৰথতলা আৰু ভগৱান জগন্নাথৰ দৰ্শনৰ বাবে পবিত্ৰ তীৰ্থনগৰী পুৰীত একত্ৰ হৈছে। শ্ৰীজগন্নাথ মন্দিৰৰ সিংহদ্বাৰৰ সন্মুখত ৰথসমূহ স্থাপন কৰি শ্ৰীগুণ্ডিচা মন্দিৰলৈ নিবলৈ সাজু কৰা হৈছে। উল্লেখযোগ্য যে ৰথসমূহ এই মন্দিৰত এসপ্তাহলৈ থাকিব। ওড়িশাৰ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সুৰক্ষা আৰু ৰথযাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। উৎসৱস্থলীত প্ৰায় 10-15 লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। মহোৎসৱৰ সময়ত আইন শৃংখলাৰ চোৱা চিতা আৰু জনসমাগম পৰিচালনাৰ বাবে 180 গৰাকী নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক CCTV কেমেৰাও স্থাপন কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ বাবে বাফাৰজনৰ পৰিকল্পনা কৰা হৈছে। আনহাতে ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ বাবে বিশেষ সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে। ৰথযাত্ৰাৰ বাবে ওড়িশাৰ চৰকাৰে দুদিনীয়া চৰকাৰী বন্ধৰ ঘোষণা কৰিছে। কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰ পৰা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত 5 জন সন্ত্ৰাসবাদী নিহত হয়। কালি নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদী কেইজন এই অঞ্চলত আম্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছত জিলাখনৰ ফিচুৰ চিনিগাম আৰু মটেৰগাম অঞ্চলত এই মুখামুখি সংঘৰ্ষ সংঘটিত হৈছিল। কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক VK Birdeয়ে আকাশবাণীৰ বাতৰি বিভাগক নিশ্চিত কৰা অনুসৰি ফিচুৰ চিনিগ্ৰামত 4 জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ বিপৰীতে মটেৰ গাঁৱত 1 জন সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে গুলিয়াই হত্যা কৰে। কৰ্তব্যৰত অৱস্থাত গুৰুতৰভাৱে আহত 2 জন নিৰাপত্তাৰক্ষী জোৱানেও সংঘৰ্ষৰ সময়ত প্ৰাণ হেৰুৱায়। ইফালে মটেৰগাম আৰু চিচিলিচিনিগাম দুয়োটা অঞ্চলতে আজি দ্বিতীয় দিনৰ বাবে অঞ্চলসমূহত লুকাই থকা সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মস্কোলৈ যাব। নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজৰ বহুপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহলৈ মত বিনিময় কৰিব। এই 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা তথা সংস্কৃতি আদি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। ৰাছিয়া ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদী মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হ'ব। এয়া হ'ব বিগত 41 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়া চেঞ্চেলৰ কাৰি নেহানমিয়ে কয় যে অহা সপ্তাহত ভিয়েনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ তেওঁ আগ্ৰহী। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ শ্ৰীমোদীৰ এই ভ্ৰমণক বিশেষ সন্মান বুলি অভিহিত কৰি কয় যে 40 বছৰত ভাৰতৰ প্ৰধানমন্ত্ৰী এয়াই প্ৰথমটো ভ্ৰমণ। তেওঁ লগতে কয় যে দুয়োখন ৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ 75 বছৰ উদযাপনৰ ক্ষেত্ৰত ই এক মাইলৰ খুঁটি। অষ্ট্ৰিয়াৰ চেঞ্চেলৰে কয় যে তেওঁলোকে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানৰ ঘনিষ্ঠ সহযোগিতাৰ বিষয়ে আলোচনা কৰাৰ সুযোগ পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুই জাতিৰ মাজত বন্ধন সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন পথ অন্বেষণৰ আলোচনাৰ বাবে তেওঁ আগ্ৰহী। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ সাম্প্ৰতিক বানত বিগত 24 ঘণ্টাত আৰু 6 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58 বৃদ্ধি পাইছে। ৰাজ্যখনৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে আৰু 29খন জিলাৰ প্ৰায় 24 লাখ লোক বানৰ কবলত পৰিছে। ৰাজ্যখনৰ 107টা ৰাজহ চক্ৰৰ 3,500খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। NDRF আৰু এছ ডি আৰ এফৰ দলে বিগত চৌবিশ ঘণ্টাত বিভিন্ন প্ৰান্তৰ 218জন লোকক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় ৰেল আয়োগৰ ৱেবছাইটত আজি পুৱা পৰ্যবেক্ষণ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বিভিন্ন উপনৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা জিলাসমূহ হৈছে যোৰহাট, তেজপুৰ, ধুবুৰী, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, নগাঁও আৰু কৰিমগঞ্জ। শেহতীয়া দিনত বিগত চৌবিশ ঘণ্টাত 176টা পথ আৰু 2খন দলঙৰ লগতে আন বহুতো অন্তৰ্গাঁথনি ক্ষতিগ্ৰস্ত কৰিছে। এই বানত 15 লাখৰো অধিক জীৱ জন্তু প্ৰভাৱিত হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰান্তত 293টা সাহায্য শিবিৰ আৰু 284টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। ইপিনে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত ধাৰাষাৰৰ পৰা মুখলাধাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উত্তৰাখণ্ডৰ ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে আজি গড়ৱাল আৰু কুমাৰ অঞ্চলৰ কেইবাখনো জিলাত অতি প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগৰ তথ্য অনুসৰি বহু ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। কুমাৰ বিচ্ছিন্ন অঞ্চলত অত্যন্ত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি চামলী আৰু টেঙ্গী জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ'ব পাৰে। বিচ্ছিন্ন ঠাইত অত্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পুৱাৰ সন্ধিয়া গড়ৱাল সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰি মন্দিৰ অভিমুখী তীৰ্থযাত্ৰীসকলক আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ঋষিকেশৰ সিপাৰে যাত্ৰা নকৰিবলৈ তীৰ্থযাত্ৰীসকলক আহান জনাইছে। বতৰ ফৰকাল হলেৰে তীৰ্থযাত্ৰীসকলক যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বহু ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ পূৰ্বাভাস দিয়াৰ পিছতে সংশ্লিষ্ট জিলাসমূহৰ সকলো জিলা দণ্ডাধীশক সতৰ্ক হবলৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিৰ্দেশ দিছে। অহা 22 জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে এই অধিৱেশন 12 আগষ্টলৈকে থাকিব। তেওঁ লগতে কয় যে 23 জুলাইত লোকসভাত 2024-2025 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালত উত্থাপন কৰিবলগীয়া প্ৰথমখন বাজেট। আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনৰ উদ্বোধনী অধিৱেশনত দিয়া ভাষণত দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সৰস্তেৱাই কয় যে ভাৰতৰ ৰাজধানীত লোকসভাৰ 7খন আসন লাভ কৰাৰ বাবে বিজেপি দলক ৰাইজে যি আশীৰ্বাদ দিছে সেয়া অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি সঁহাৰি। তেওঁ লগতে কয় যে দিল্লীত নিৰ্বাচনৰ সময়ত দুটা ব্যৰ্থ দলৰ মিত্ৰতা আছিল য'ত তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে একেলগে যুঁজিছিল আৰু সেয়েহে তেওঁলোকৰ পৰাজয় নিশ্চিত আছিল। ৰাইজে এই কথা প্ৰমাণ কৰিছে যে তেওঁলোক দুৰ্নীতিগ্ৰস্তৰ সৈতে নহয় বৰঞ্চ সত্যৰ সৈতেহে আছে। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পীয়ুষ গোৱেল, দলৰ সাংসদ মনোজ তিৱাৰী, ৰামবীৰ সিং বিধুৰি আৰু বনসুৰী স্বৰাজৰ লগতে দলৰ অন্যান্য নেতাসকল উপস্থিত থাকে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণ অভিযান অসমতো অব্যাহত আছে। উল্লেখযোগ্য যে সম্পূৰ্ণ অভিযানৰ অধীনত অবিনাশী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ চলিত 5খনীয়া টি-20 শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 4:30 বজাত আৰম্ভ হ'ব। আয়োজক দেশ জিম্বাবৱে প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰি আছে। কালি উদ্বোধনী খেলখনত ছিকান্দাৰ ৰাজে নেতৃত্বাধীন জিম্বাবৱে ভাৰতক 13 ৰাণত পৰাজিত কৰে। ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা প্ৰভু জগন্নাথ, বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূ, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত 5জন সন্ত্ৰাসবাদী নিহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা 3দিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। অসমৰ সাম্প্ৰতিক বানত বিগত 24 ঘণ্টাত 6জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58 বৃদ্ধি পাইছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ চলিত 5খনীয়া টি-20 শৃংখলাৰ দ্বিতীয়খন খেল আজি বিয়লি 4:30 বজাত জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব।